Kagbani. Batori khoyde moi Rupjyoti Borua. Etiar pradhan batori khomu hol. Nirbachan Ayoge Assam, Paschim Bongo, Kerala, Tamil Nadu aru Puducherit notun bidhan sabha gathanor babe adhisuchona jari korise. Assamor mukhyamantri Dr. Himanta Biswa Sarmaye sangbidhanik niyom rakkha kori rajyapal Lakshman Prasad Acharyar usorot paritya patra dakil korise. BJP-r kendriya netritoy Assam, Paschim Bongo aru Puducherit daltur bidhayani dalor neta basoni koribolai kendriya porjobekkhok niyukti dise. Tamil Nadu bidhan sabha nirbachanot ekok sankhyagorishtho dol hisabe atmaprokash kora TVK রাজ্যখনত নতুন সরকার গঠন করার সম্ভাবনা আছে আর IPL ক্রিকেট প্রতিযোগিতাত আজি পাঞ্জাব কিংস সানরাইজার্স হায়দরাবাদের বিরুদ্ধে অবতীর্ণ হব। এটা শুনক বিতং বাতৰি। নির্বাচন আয়োগে অসম, পশ্চিমবঙ্গ, কেরালা, তামিলনাড়ু আর পুডুচেরীত নির্বাচনী প্রক্রিয়া সম্পূর্ণ হওয়ার পরিপ্রেক্ষিতত নতুন বিধানসভা গঠনের বাবে অধিসূচনা জারি করেছে। সংশ্লিষ্ট রাজ্যকেইখনৰ রাজ্যপাল আর উপরাজ্যপাললৈ এই অধিসূচনা জারি করা হয়েছে। নির্বাচন আয়োগের সূত্রই প্রকাশ করা মতে নির্বাচনী ফলাফল ঘোষণা করার পাছত এইদরে অধিসূচনা জারি করাটো অন্যতম সাংবিধানিক পদক্ষেপ। ইয়ার জড়িয়ে রাজ্যত বিধানসভা গঠনের প্রক্রিয়া আরম্ভ হয় বলে সূত্রটোয় প্রকাশ করে। আয়োগে কয় যে সকল নীতি নির্দেশনা পালন করে রাজ্যসমূহ বিধানসভা নির্বাচন অনুষ্ঠিত করা হয়েছে। সমগ্র প্রক্রিয়াটো স্বচ্ছ, নিকা আর শান্তিপূর্ণভাবে তথা সাংবিধানিক নীতি নিয়ম রক্ষা করে রূপায়ণ করা হয়েছে বলে আয়োগে প্রকাশ করে। অসমৰ মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মায়ে সাংবিধানিক নিয়ম রক্ষা করে আজি লোকভবনত রাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যর ওসরত পদত্যাগ পত্র দাখিল করে। রাজ্যপালগৰাকীয়ে ডক্টৰ শর্মাক নতুন মন্ত্রীসভা গঠন নোহোৱা পর্যন্ত কার্যভার চলাই নিবলৈ পরামর্শ দিয়ে। ইয়ার লগতে রাজ্যপালে অসম বিধানসভা ভঙ্গ করে। মুখ্যমন্ত্রীগৰাকীৰ সৈতে ডক্টৰ অনুজ পেগু আৰু মানৱ ডেকা উপস্থিত থাকে। সাংবাদিকৰ আগত মুখ্যমন্ত্রীগৰাকীয়ে রাজ্যপালগৰাকীৰ সৈতে হোৱা সাক্ষাৎকালত বিগত পাঁচ বছৰত শ্ৰী আচাৰ্যই ৰাজ্য চৰকাৰৰ কাম কাজৰ ক্ষেত্ৰত আগবঢ়োৱা সমৰ্থন আৰু মাৰ্গদৰ্শনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে বুলি উল্লেখ কৰে। অহা 11 মে'ৰ পূৰ্বে বিজেপি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব আৰু ইয়াৰ পাছত মন্ত্ৰীসভাৰ শপতগ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।
নতুন মন্ত্রীসভার শপথ গ্রহণ 11 মে'ৰ পিছত হব। যোন মুখ্যমন্ত্রী হব তেখেতে সিদ্ধান্ত লব, নতুন মুখ হব, পুরোনা মুখ হব। বর্তমান আমার বিধায়ক সকলের সভা জেপি নাড্ডা ডাঙরিয়া আর নায়েব সিং সাইনি ডাঙরিয়ার উপস্থিতিত অনুষ্ঠিত হব। বিধায়িনী দলের বৈঠকত নেতা নির্বাচন হব। তার ঠিক লগে লগে NDA-র বৈঠক হব। NDA-র বৈঠকত নেতাগৰাকীর বিজেপি নেতাগৰাকীক সমর্থন জনোৱাৰ প্রস্তাব হব। তিনিওটা দলে রাজ্যপাল মহোদয়ক আকৌ সাক্ষাৎ করিব। রাজ্যপাল মহোদয়ে মন্ত্রীসভা গঠনের বাবে নির্বাচিত নেতাজনক আমন্ত্রণ জনাব আর তারপিছত মন্ত্রীসভা গঠন হব। তারপিছতহে নতুন মুখ পুরোনা মুখর কথা আহিব।
ইয়ার আগে অসম বিধানসভা নির্বাচনের মুঠ 126টা সমষ্টিত জয়লাভ করা প্রার্থীসকলের সম্পূর্ণ তালিকাখন রাজ্যের মুখ্য নির্বাচনী বিষয়া অনুরাগ গোয়েলে রাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যক আনুষ্ঠানিকভাবে অর্পণ করে। গোয়েলৰ নেতৃত্বত এটা দলে ৰাজ্যপালক সাক্ষাৎ কৰি 126 জনীয়া অসম বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ তালিকাখন দাখিল কৰে। জনপ্ৰতিনিধিৰ এই তালিকা লাভৰ পাছতে ৰাজ্যপালে নতুন চৰকাৰ গঠন কৰাৰ বাবে সংখ্যাগৰিষ্ঠ দলটোক শপত গ্ৰহণৰ বাবে আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাব। স্বাভাৱিকতে ৰাজ্যপালৰ এই আমন্ত্ৰণ ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিব। উল্লেখযোগ্য যে এইবাৰ নিৰ্বাচনত বিজেপিয়ে অকলেই মুঠ 82খন আসন লাভ কৰিছে। আনহাতে NDA মিত্ৰজোঁটৰ সহযোগী অগপ আৰু BPF-এ 10খনকৈ আসন লাভ কৰিছে। শপত গ্রহণক লৈ প্রস্তুতি চলি থাকার মাজতে বিধানসভা সচিবালয়ে অহা 18 মে'ৰ পৰা অসম বিধানসভাৰ অধিবেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে। 16 অসম বিধানসভা গঠনৰ বাবে 3 দিনীয়াকৈ হবলগীয়া এই অধিবেশনত সকলো নৱনিৰ্বাচিত বিধায়ক বিধায়িকাই শপত ল'ব। ইয়াৰ পূৰ্বে ৰাজ্যপালে অস্থায়ী অধ্যক্ষ এগৰাকী শপত বাক্য পাঠ কৰোৱাব আৰু সেই অধ্যক্ষগৰাকীয়ে বিধানসভাত আন বিধায়ক বিধায়িকাসকলক শপত বাক্য পাঠ কৰোৱাব। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অসম, পশ্চিমবংগ আৰু পুডুচেৰীত দলটোৰ বিধায়িনী দলৰ নেতা বাছনি কৰিবলৈ কেন্দ্ৰীয় পৰ্যবেক্ষক নিযুক্তি দিছে। অসমত মন্ত্ৰী জেপি নাড্ডাক পৰ্যবেক্ষক আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং সাইনীক সহপৰ্যবেক্ষক হিচাপে নিযুক্ত কৰিছে। পশ্চিমবংগত গৃহমন্ত্ৰী অমিত শাহক কেন্দ্ৰীয় পৰ্যবেক্ষক আৰু উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন শৰণ মাঝীক সহপৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। একেদৰে পুডুচেৰীত কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ মনসুখ মাণ্ডাভিয়া আৰু পুডুচেৰী বিজেপি তত্বাৱধায়ক নিৰ্মল কুমাৰ সুৰানাক পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। 3 দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ভিয়েটনামৰ ৰাষ্ট্ৰপতি টোলামক আজি ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক আদৰণি জনায়। এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল, অশ্বিনী বৈষ্ণৱ আৰু ডঃ জিতেন্দ্ৰ সিং উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভিয়েটনামৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে বৈঠকত মিলিত হ'ব। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰিব। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ভিয়েটনাম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী, জ্যেষ্ঠ বিষয়াৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ লগতে এটা শক্তিশালী ব্যৱসায়িক প্ৰতিনিধিৰ দলো আহিছে। যোৱা মাহত ভিয়েটনামৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত টোলামৰ এয়া হৈছে প্ৰথমটো ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে কালি ৰাষ্ট্ৰপতিগৰাকীয়ে বিহাৰৰ বৌদ্ধগয়া ভ্ৰমণ কৰি বাহ বৌদ্ধি মন্দিৰত প্ৰাৰ্থনা কৰে। ভিয়েটনামী মঠতো তেওঁ বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ আজি ৰাজঘাটলৈ গৈ মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদী আৰু ভিয়েটনামৰ ৰাষ্ট্ৰপতিগৰাকীৰ মাজত হোৱা বৈঠকৰ অন্তত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰ আৰু বিনিময় কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া টোলামৰ সৈতে ৰাষ্ট্ৰপতি ভৱনত এখন বৈঠকত মিলিত হ'ব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাইও তেওঁ সাক্ষাৎ কৰিব। শ্ৰীলামে আজি ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদৰ উদ্যোগত অনুষ্ঠিত 56 সংখ্যক ছাপ্ৰ হাউচ বক্তৃতাও প্ৰদান কৰিব। তামিলনাডু বিধানসভাত একক সংখ্যাগৰিষ্ঠ দল হিচাপে আত্মপ্ৰকাশ কৰা টি ভি কে ৰাজ্যখনত নতুন চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে। দলটোৱে আজি প্ৰকাশ কৰে যে তেওঁলোকৰ নেতা জোছেফ বিজয়ে ৰাজ্যপাল বিশ্বনাথ আৰ্লিকাৰক সাক্ষাৎ কৰি ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিব। উল্লেখযোগ্য যে তামিলনাডু বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ দলটোক আৰু 10 জনৰো অধিক বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। মধ্যপ্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ 19খন জিলা সামৰি ৰেল প্ৰকল্পৰ মন্ত্ৰীসভাৰ অনুমোদনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদৰণি জনায়। সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী মোদীয়ে ধাৰাবাহিকভাৱে প্ৰকাশ কৰিছে যে এই প্ৰকল্পসমূহে সংযোগ বৃদ্ধি আৰু কাৰ্যকৰী দক্ষতা উন্নত কৰাৰ লগতে দেশৰ আন্তঃগাঁথনি আৰু অৰ্থনৈতিক বিকাশত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই প্ৰকল্পসমূহে দেশৰ গুৰুত্বপূৰ্ণ পৰ্যটন স্থানসমূহলৈ যোগাযোগ ব্যৱস্থাৰ অধিক উন্নতি সাধন কৰিব। শ্ৰীমোদীয়ে উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা 33ৰ পৰা 37লৈ বৃদ্ধি কৰা কেবিনেটৰ সিদ্ধান্তকো শলাগ লয়। এই সিদ্ধান্তৰ দ্বাৰা দেশৰ ন্যায়িক আন্তঃগাঁথনি শক্তিশালী কৰিব আৰু জনসাধাৰণৰ বাবে ক্ষিপ্ৰ ন্যায় প্ৰদানত নিশ্চিত কৰিব। পঞ্জাৱত কালি সন্ধিয়া জলন্ধৰৰ সীমান্ত সুৰক্ষা বাহিনীৰ সীমান্ত মুখ্য কাৰ্যালয়ৰ মূল দ্বাৰৰ সমীপত সংঘটিত বিস্ফোৰণে অঞ্চলটোত আতংক আৰু উদ্বেগ সৃষ্টি কৰিছে। এটা অনলাইন সামগ্ৰী ডেলিভাৰী কোম্পানীত কৰ্মৰত ডেলিভাৰী বয় এজনে BSFৰ কৰ্মীক সামগ্ৰী দিবলৈ অহাৰ সময়তে এই ঘটনা সংঘটিত হয়। ডেলিভাৰী বয়জনে স্কুটিখন লৈ উভতাৰ সময়তে বিস্ফোৰণ ঘটে আৰু বিস্ফোৰণৰ ফলত স্কুটিখনৰ লগতে ওচৰৰ কিছু খুঁটাও ক্ষতিগ্ৰস্ত হয়। ডেলিভাৰী বয়জন সামান্যভাৱে আঘাতপ্ৰাপ্ত হয়। ইয়াৰ পাছতে আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি তন্নতন্নকৈ পৰীক্ষা কৰে। তদন্তৰ তদাৰকী বিষয়া আৰক্ষী আয়ুক্ত ধনপ্ৰীত কৌৰে কয় যে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে আৰু ডেলিভাৰী বয়জনেও আৰক্ষীক সহযোগিতা কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। নিৰ্বাচন আয়োগে অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীত নতুন বিধানসভা গঠনৰ বাবে অধিসূচনা জাৰি কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক নিয়ম ৰক্ষা কৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অসম, পশ্চিমবংগ আৰু পুডুচেৰীত দলটোৰ বিধায়িনী দলৰ নেতা বাছনি কৰিবলৈ কেন্দ্ৰীয় পৰ্যবেক্ষক নিযুক্তি দিছে। তামিলনাডু বিধানসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠ দল হিচাপে আত্মপ্ৰকাশ কৰা টি ভি কে ৰাজ্যখনত নতুন চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত।